প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে ভক্তিবচন অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনাইছো প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। গতিশীল এই জীৱনৰ খোজে খোজে বিভিন্ন ঘাট প্ৰতিঘাত আছে। এই ঘাট প্ৰতিঘাতবোৰ পাৰ হৈ যাবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত সাৰথি, এজন প্ৰকৃত বন্ধু আৰু এজন পথ প্ৰদৰ্শক। গোটেই মানৱ জাতিৰে এই সাৰথি, বন্ধু আৰু পথ প্ৰদৰ্শক আৰু সকলোৰে উদ্ধাৰকৰ্তাজনৰ বিষয়ে জনাবলৈকে আমি এয়া আপোনালৈ লৈ আহিছো পবিত্ৰ বাইবেলৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখিবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে তেনেহ'লে আপোনাক ধন্যবাদ জনাইছো। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আচলতে আমাৰ উৎসাহ উদ্দীপনাৰ উৎসৰ নিচিনা। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও যে আমাৰ দৰে ক্ষুদ্ৰ মানৱক ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহ তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আজি আমি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ কৰিন্থিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আপুনি আমাৰ যোৱা অনুষ্ঠানটো যদি শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি ইতিমধ্যে এই দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 4 নম্বৰ অধ্যায়লৈকে আমাৰ অধ্যয়ন আগবঢ়াইছিলো। গতিকে আজি আমি 5 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছো। আপুনি বাৰু বাইবেলখন মেলি লৈছেনে? আপুনি হয়তো ভাবিছে এই একে কথাকেনো সদায় সদায় কিয় কৈ থাকিব লাগে। কথাটো প্ৰয়োজনীয় কাৰণে আমি মনত পেলাই দিব খোজো। যিহেতু আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে এই অনুষ্ঠানত আমি বাইবেলৰ পৰা পঢ়ি যাওঁ আৰু আলোচনা আগবঢ়াওঁ। সেইবাবে অনুষ্ঠানটোৰ পৰা অধিক লাভৱান হ'বলৈ হ'লে লগত এখন বাইবেল লোৱাটো খুব দৰকাৰী। আপোনাৰ বাৰু বাইবেল আছেনে নাই? যদি নাই আমালৈ লিখিবচোন। আহক এতিয়া আমি 5 নম্বৰ অধ্যায়লৈ যাওঁ। এই অধ্যায়টোৰ আমি এটা নাম দিব পাৰোঁ, সেইটো হৈছে খ্ৰীষ্টৰ হকে শ্বহীদ হোৱা পৰিচৰ্যাত ঈশ্বৰৰ সান্তনা। আমি ইতিমধ্যে আমাৰ জীৱন আৰু পৰিচৰ্যাৰ বিভিন্ন দিশত ঈশ্বৰৰ বিশেষ পৰিকল্পনা আৰু সান্তনাদায়ক বাক্যৰ বিষয়ে আলোচনা কৰি আহিছো। যীশুখ্ৰীষ্টৰ গৌৰৱময় পৰিচৰ্যাত ঈশ্বৰে আমাক সকলো ধৰণে সান্তনা আৰু সহায় প্ৰদান কৰে, সেই বিষয়ে আমি চালো 3 নম্বৰ অধ্যায়ত। খ্ৰীষ্ট আজি আৰু কোনো ৰহস্যময় ব্যক্তি নহয়। আজি খ্ৰীষ্টক মানৱ জাতিৰ আগত ঈশ্বৰে প্ৰকাশ কৰি দিছে আৰু সেই ঐতিহাসিক ব্যক্তি খ্ৰীষ্টৰ কথাকেই আজি আমি ঘোষণা কৰো। তাৰ পাছত আমি চতুৰ্থ অধ্যায়ত এই বিষয়ে আলোচনা কৰিছিলো যে খ্ৰীষ্টৰ হকে দুখ ক্লেশ তাৰণা আদি সহ্য কৰাৰ যি পৰিচৰ্যা, সেই পৰিচৰ্যাটো ঈশ্বৰে আমাক বিশেষ অনুগ্ৰহ দেখুৱাই সান্তনা প্ৰদান কৰে। আৰু এতিয়া এই পাঁচ নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাম খ্ৰীষ্টৰ হকে প্ৰাণ আহুতি দিয়াৰ দৰে কঠিন পৰিচৰ্যাৰ সময়তো ঈশ্বৰে আমাক সান্তনা দিয়াৰ কথা। বাইবেলৰ পৰা পঢ়ি দিছো দ্বিতীয় কৰিন্থিয়া পাঁচ নম্বৰ অধ্যায়ৰ প্ৰথম পদ, কিয়নো আমি জানো যে আমাৰ এই তম্বুৰূপ পাৰ্থিৱ ঘৰ যদি ভগ্ন হয় তেন্তে বিনা হাতে সজা ঈশ্বৰৰ পৰা হোৱা এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। ইয়াত পৌলে কোৱা কথাখিনি আমি ভালদৰে মন কৰা উচিত। পৌলে কৈছে আমি জানো, তেওঁ কোৱা নাই আমি আশা কৰোঁ, আমি বিচাৰোঁ, নাইবা আমি বিশ্বাস কৰোঁ বুলি। তেওঁ কৈছে আমি জানো, আমাৰ এই তম্বুৰূপ পাৰ্থিৱ ঘৰ যদি ভগ্ন হয় তেন্তে বিনা হাতে সজা ঈশ্বৰৰ পৰা হোৱা এক অনন্তকলীয়া ঘৰ আছে। পৌলে এই কথাটো অতি নিশ্চিতভাৱে জানিছিল। তেওঁ ইমান নিশ্চিতভাৱে এই কথাখিনি ক'ব পাৰিছিল কাৰণ তেওঁ নিশ্চিতভাৱে জানিছিল, আৰু তেওঁ অতি নিশ্চিতভাৱে জানিছিল কাৰণ ঈশ্বৰৰ আত্মাই তেওঁক অতি স্পষ্টভাৱে জনাই দিছিল। ইয়াত যি তম্বু শব্দটো ব্যৱহাৰ কৰা হৈছে তাৰ মূল শব্দটো হৈছে স্কেনে। ইছৰাইলৰ লোকসকলে মিছৰ দেশৰ পৰা উদ্ধাৰ হৈ প্ৰতিজ্ঞাৰ দেশ অভিমুখে অৰণ্যৰ মাজেৰে যাত্ৰা কৰি থাকোঁতে অস্থায়ীভাৱে যি তম্বু সাজিছিল সেই তম্বু বুজাবলৈও এই শব্দটোকে ব্যৱহাৰ কৰা হৈছিল। এই তম্বু শব্দটো আমি বাইবেলৰ পুৰণি নিয়মৰ প্ৰথম সাতখন পুস্তকত সঘনাই উল্লেখ থকা পাওঁ, আৰু এই তম্বু আছিল অস্থায়ী পাতল সামগ্ৰীৰে তৈয়াৰী। এতিয়া আমি এই পদটোৰ মাজেৰে পৌলেনো কি বুজাব খুজিছে সেই বিষয়ে আলোচনা কৰিব খুজিছো। এই বিষয়টো লৈ মানুহৰ মাজত বেলেগ বেলেগ মত উৎপন্ন হ'ব পাৰে, বিভিন্নজনে বিভিন্ন ধৰণৰ ব্যাখ্যা দাঙি ধৰিব পাৰে। আমি ইতিমধ্যে উল্লেখ কৰি আহিছো যে আমাৰ আচলতে চিনাকি দুটা, বাহিৰৰ মানুহজন আৰু অন্তৰৰ বা ভিতৰৰ মানুহজন। এই বিষয়ে আগৰ অধ্যায়টোত পাচনি পৌলে উল্লেখ কৰিছিল আমাৰ বাহিৰৰ মানুহ অৰ্থাৎ মাংসিক মানুহজন দিনে দিনে ক্ষয় পায়, দুৰ্বল হয় আৰু এসময়ত মৃত্যুমুখত পৰে। আনহাতে ভিতৰৰ আত্মিক মানুহজন দিনে দিনে নতুন হৈ গৈ থাকে, দিনে দিনে বৃদ্ধি পায়। বহুতো মানুহে এই কথাটো ভুল বুজে। এবাৰ এজন মানুহে চিঠিত এনেদৰে লিখিছিল, মই প্ৰমাণ কৰিব পাৰো যে বাইবেলত বহুতো ভুল আছে। উদাহৰণস্বৰূপে যেতিয়া কোনো মানুহ মৃত্যুমুখত পৰে তেতিয়া আপোনালোকে কয় তেওঁ প্ৰভুৰ ওচৰলৈ গ'লগৈ বুলি, আকৌ আপোনালোকে এইবুলিও কয় যে শেষৰ দিনা তেওঁ মৃত লোকসকলক পুনৰুত্থিত কৰিব। এই শাৰীৰিক পুনৰুত্থান এই জগততে হ'ব, তেনেহ'লে মৃত্যুৰ লগে লগে তেওঁ প্ৰভুৰ ওচৰলৈ গ'ল বুলি আপুনি কেনেকৈ ক'ব পাৰে? প্ৰিয় শ্ৰোতা, এই চিঠি লিখা মানুহজনে আচলতে কথাটো অলপ খেলি মেলি লগাই দিছে। তেওঁ আচল কথাটো পাহৰি গৈছে। যেতিয়া কোনো এজন খ্ৰীষ্টীয় বিশ্বাসী লোকৰ মৃত্যু হয় তেওঁৰ মাংসিক শৰীৰটো কবৰত থোৱা হয়, কিন্তু তেওঁৰ আত্মিক ব্যক্তিজন ভিতৰৰ মানুহজন পোনে পোনে প্ৰভু যীশুৰ ওচৰলৈ যায়গৈ। আমি চকুৰে দেখা পোৱা বস্তুবোৰ অস্থায়ী। প্ৰিয় শ্ৰোতা, আপোনালোকৰ সৰহভাগ লোকেই নিশ্চয় এই অধমক কেতিয়াও দেখা নাই, কিন্তু যদি আপোনালোকে এই অধম আপোনালোকৰ ঠাইলৈ যোৱা বুলি শুনে তেন্তে এই অধমক এবাৰ চাবলৈ মন নাযাবনে? হয়তো নাযাব পাৰে, কিন্তু বেছিভাগৰে নিশ্চয় যাব। এই অনুষ্ঠানৰ যোগেদি মাত শুনি থকা মানুহজননো কেনেকুৱা, চাবলৈ মন যোৱাটো আমাৰ সকলো মানুহৰেই স্বভাৱ। ধৰি লওক কিবা কাৰণত এই অধম আপোনালোকৰ ঠাইলৈ গলো আৰু আপুনি এই অধমক দেখা পালে, আচলতে আপুনি বাৰু কি দেখিব? এটা তম্বু। এই অধমে বাস কৰি থকা অস্থায়ী তম্বুটোহে, এটা দুৰ্বল দিনে দিনে উৱলি যাব ধৰা তম্বু। আপুনি দেখিব মাংসিক শৰীৰটো, এই অস্থায়ী দেহটো। বৃদ্ধ অৱস্থাৰ বিষয়ে চলোমনে এনেদৰে লিখিছিল, পাঠ কৰি দিছো উপদেশক বাৰ নম্বৰ অধ্যায়ৰ দুই আৰু তিনি নম্বৰ পদ। সেইবোৰ নৌ আহোঁতে বা যি কালত ঘৰ ৰখীয়াবিলাক কঁপিব, বলৱন্ত মানুহবিলাক দোঁ খাব, জাত পিহা তিৰোতাবোৰ তাকৰ হোৱাত সিহঁতে পিহিবলৈ এৰিব, খিৰিকী দুৱাৰেদি চাওঁতাবিলাক অন্ধকাৰময় হ'ব, বাটৰ ফালৰ দুৱাৰ বন্ধ হ'ব, যি কালত জাঁতৰ শব্দ অতি সৰু হ'ব, এটি চৰাইৰ মাততে মানুহ উঠিব, গায়িকাবিলাকে সৰু মাতেৰে গাব। ঘৰ ৰখীয়াবিলাক কঁপিব, অৰ্থাৎ মোৰ ভৰি আৰু আঁঠু দুৰ্বল হ'ব, থৰকবৰক হ'ব, বলৱন্ত মানুহবিলাক দোঁ খাব, অৰ্থাৎ মোৰ সবল দুই বাহু দুৰ্বল হৈ পৰিব। জাঁত পিহা তিৰোতাবোৰ তাকৰ হোৱাত সিহঁতে পিহিবলৈ এৰিব, অৰ্থাৎ মোৰ দাঁতবোৰ সৰি যাব, ভালদৰে চুবাব নোৱাৰা হ'ম। খিৰিকী দুৱাৰেদি চাওঁতাবিলাক অন্ধকাৰময় হ'ব, অৰ্থাৎ মোৰ চকুৰ দৃষ্টিশক্তি কমি যাব, শক্তিশালী চশমা ল'ব লগা হ'ব, ইত্যাদি ইত্যাদি। অৰ্থাৎ গোটেই শৰীৰটো দুৰ্বল হৈ পৰিব, মোৰ বাহ্যিক মানুহটো, সকলোৱে দেখা মানুহটো বুঢ়া হৈ যাব, দুৰ্বল হৈ যাব, যিবোৰ চকুৰে দেখা যায় সেইবোৰ অস্থায়ী। কিন্তু ভিতৰৰ মানুহ এজনো আছে, এই মানুহ আত্মিক মানুহ, সেই কথাটো বুজিবলৈ অলপ টান। ঈশ্বৰ এজন ব্যক্তি, কিন্তু তেওঁক আমি দেখা নাপাওঁ, আমাৰ নিচিনা মাংসিক শৰীৰ তেওঁৰ নাই, ঈশ্বৰ আত্মা, আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে, যোহন 4:24। মানুহে বুঢ়া হ'বলৈ ভাল নাপায়, কিন্তু বুঢ়া বয়সতো আমি কৰিব পৰা বহু ধৰণৰ কাম থাকে, কিন্তু আটাইতকৈ প্ৰয়োজনীয় কথা এয়েই যে আমি যিমানেই বুঢ়া হ'ম সিমানেই প্ৰভুৰ ওচৰ চাপিম, প্ৰভুক লগ পোৱাৰ দিন ওচৰ চাপিব। আমি মৃত্যুৰ যিমানেই ওচৰ চাপো সিমানেই প্ৰভু যীশুক মুখামুখিকৈ লগ পোৱাৰ দিনো ওচৰ চাপে। আমাৰ উদ্ধাৰৰ বাবে ক্ৰুচত আমাৰ হকে প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠা মৃত্যুঞ্জয়ী প্ৰভু যীশু। তদুপৰি প্ৰায়বোৰ খ্ৰীষ্টীয় বিশ্বাসী বৃদ্ধলোকেই কয়, বৃদ্ধ বয়সত তেওঁলোকৰ অন্তৰত ছয়তানে চলোৱা টনা আজোৰাবোৰ কমি যায়। হয়তো ছয়তানে ইমান দিন যুঁজি যুঁজি বলে নোৱাৰি হাত দাঙি দিয়ে। প্ৰিয় শ্ৰোতা, এই পাৰ্থিৱ তম্বু, আমাৰ দেহটো এদিন ভাঙি ছিঙি যাব, সেইটো খাটাং। কিন্তু প্ৰভু যীশুত আশ্ৰয় লোৱা আমি প্ৰতিজন লোকেই দৃঢ়ভাৱে ক'ব পাৰোঁ যে স্বৰ্গত আমাৰ এখন ঘৰ আছে, চিৰস্থায়ী ঘৰ, আমি এদিন তাত থাকিবলৈ পাম। এই পাৰ্থিৱ ঘৰ তেজমংহৰ শৰীৰটো ধ্বংস হৈ যাব, কিন্তু ঈশ্বৰে আমাক এটা নতুন ঘৰ, নতুন শৰীৰ দিব, আত্মিক শৰীৰ, চিৰস্থায়ী অনন্তকলীয়া গৌৰৱময় শৰীৰ। 2 কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰ ৰূপ বস্ত্ৰেৰে ঢকা হ'বলৈ বৰকৈ ইচ্ছা কৰিছো। বাস্তৱিক তাৰে ঢকা হ'লে আমি উলংগত হৈ নপৰিম। এই মাংসিক শৰীৰত থাকি আমি কেঁকাই আছো, কেঁকাই নথকাকৈ আমি থাকিব নোৱাৰো। আমি কেতিয়া কেঁকাওঁ, কষ্ট পালে, নহয় জানো? এই পৃথিৱীত থকা অৱস্থাত, এই তেজ মঙহৰ শৰীৰত থকা অৱস্থাত আমাৰ নানা ধৰণৰ দুখ কষ্টই আগুৰি থাকে। এবাৰ ভাবি চাওকচোন, মানুহ হিচাপে খাই বৈ জীয়াই থকা কিমান সমস্যাৰ কাম, খোৱাৰ চিন্তা, থকাৰ চিন্তা, পিন্ধা উৰাৰ চিন্তা। অৱশ্যে আমাৰ সকলো চিন্তাৰ ভাৰ প্ৰভু যীশুৰ ওপৰতে আমি পেলাই দিব পাৰোঁ, কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ জীৱনৰ পৰা সকলো ধৰণৰ দুখ কষ্ট তেওঁ নোহোৱা কৰি দিব। মানুহ হিচাপে কৰিবলগীয়া সকলোখিনি আমি কৰিবই লাগিব, বয়সৰ লগে লগে শাৰীৰিক দুৰ্বলতাৰো সন্মুখীন হ'বই লাগিব। মুঠতে সকলোবোৰ স্বাভাৱিক প্ৰক্ৰিয়া আমাৰ গাটো অব্যাহত থাকিব। অৱশ্যে প্ৰভু যীশুত আশ্ৰয় লোৱা ব্যক্তিয়ে আৰু কোনো দুশ্চিন্তাত ভুগিব নালাগে, কাৰণ চিন্তাৰ ভাৰ প্ৰভু যীশুৱে লয়। কিন্তু এই পাৰ্থিৱ দেহত থকালৈকে আমি কেঁকাবই লাগিব। আমি অধিককৈ কেঁকাওঁ আন এটা কাৰণতহে। আমি বেছি দুখ কষ্ট নাপালেও কেঁকাওঁ, কিয় জানেনে বাৰু? কাৰণ আমি সোনকালে মুক্তি বিচাৰোঁ এই পাৰ্থিৱ শৰীৰৰ পৰা। আহিবলগীয়া গৌৰৱময় দিনৰ আশাই আমাক উদ্বাউল কৰি তোলে। কিন্তু প্ৰভু যীশুৱে যেতিয়ালৈকে আমাক এই পৃথিৱীত ৰাখে আমিতো থাকিবই লাগিব, নহয় জানো? পৌলে কৈছে, আমি এই তম্বুস্বৰূপ পাৰ্থিৱ ঘৰৰ পৰা মুক্তি পাবলৈ আৰু ঈশ্বৰে দিয়া সেই স্থায়ী ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ'বলৈ ইচ্ছা কৰোঁ। সেই স্বৰ্গীয় ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ'লে আমি উলংগত হৈ নপৰিম। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা, ইয়াৰ এটা বিশেষ অৰ্থ আছে। আমি জানো যে এদিন প্ৰভু যীশুৱে তেওঁত বিশ্বাস কৰা সকলোকে লৈ যাবহি। আমি ওপৰলৈ উঠি যাম আৰু তেওঁক লগ ধৰিম আকাশৰ ওপৰত। আমি তেওঁক লগ পাম মুখামুখিকৈ। আমি বাৰু সেই সময়ত কেনেকুৱা অৱস্থাত থাকিম? আমি তেওঁৰ পৰা লাভ কৰা ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধি থাকিম, আৰু যদিহে আমি সেই ধাৰ্মিকতাৰ বস্ত্ৰ পৰিধান কৰি থাকোঁ, আমি নাঙত হৈ নপৰিম। নাঙত হোৱাটো অতি লাজৰ কথা। নাঙত হোৱা মানে লুকুৱাবলৈ একো নথকা। কিন্তু যদিহে আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি তেওঁৰ ধাৰ্মিকতাৰূপ বস্ত্ৰ লাভ কৰোঁ, তেতিয়াহ'লে আমি লাজত নপৰিম। প্ৰিয় শ্ৰোতা, এদিন সকলোবোৰ লোকেই প্ৰভু যীশুৰ আগত থিয় হ'ব লাগিব। সেইদিনা কিন্তু সকলোবোৰ মানুহেই প্ৰভু যীশুৰ ধাৰ্মিকতাৰূপ বস্ত্ৰ পিন্ধি নাথাকিব। বাইবেলত লিখিছে, সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। ৰোমিয়া 4 অধ্যায়ৰ 25 পদ। সেয়েই আমাৰ ধাৰ্মিকতা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ। কিন্তু কিছুমান মানুহে প্ৰভু যীশুৰ সেই ধাৰ্মিকতা গ্ৰহণ কৰা নাই, তেওঁলোকে খ্ৰীষ্টক প্ৰত্যাখ্যানহে কৰিছে। সেইবাবেই দুই ধৰণৰ পুনৰুত্থান হ'ব, ধাৰ্মিক বুলি পৰিগণিত হোৱাবোৰৰ আৰু নোহোৱাবোৰৰ। এই কথা পাচনি পৌলে পাচনিৰ কৰ্ম 24 অধ্যায়ৰ 15 পদত এনেদৰে উল্লেখ কৰিছে, আৰু ধাৰ্মিক অধাৰ্মিক এই দুবিধ লোকৰ পুনৰুত্থান হ'ব বুলি তেওঁবিলাকে যি আশাৰে বাট চাইছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ। সেই একে কথাই যীশুৱে কৈ গৈছে যোহন 5 অধ্যায়ৰ 29 পদত। সৎকৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুধ বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে। প্ৰিয় শ্ৰোতা, আপুনি এদিন প্ৰভু যীশুৰ আগত থিয় হ'বই লাগিব। আপুনি খ্ৰীষ্টৰ ধাৰ্মিকতাৰ বস্ত্ৰ পৰিধান কৰি থাকিবনে? আপুনি বাৰু সেই প্ৰিয় খ্ৰীষ্টৰ নামতেই গ্ৰহণযোগ্য হৈ থাকিবনে? এইখিনিতে আমি উল্লেখ কৰিব খুজিছো যে বাইবেলত মাত্ৰ এটা সুদ বিচাৰৰ কথা উল্লেখ কৰা হোৱা নাই, কেইবাটাও বিচাৰৰ কথা কৈছে। প্ৰথমতে যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত এটা সুদ বিচাৰৰ সন্মুখীন হৈছিল আমাৰ হকে, আমাৰ ঠাইত, আমাৰ প্ৰতিনিধি হিচাপে। সেয়া আছিল পিতৃ ঈশ্বৰে মানৱ জাতিক কৰা বিচাৰ, আৰু সেই বিচাৰৰ দণ্ড যি মৃত্যু, সেই মৃত্যু আমাৰ ঠাইত আমাৰ হৈ প্ৰভু যীশুৱে গ্ৰহণ কৰিছিল ক্ৰুচৰ ওপৰত। আৰু সেইবাবেই তেওঁ ক'ব পাৰিছিল, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ সুদ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। যোহন 5:24 পদ। দ্বিতীয়তে আমি নিজে কৰা বিচাৰ। প্ৰথম কৰিন্থিয়া 11 অধ্যায়ৰ 31 পদত এনেদৰে কোৱা হৈছে, কিন্তু আমি নিজৰ বিচাৰ নিজে কৰা হলে আমালৈ দণ্ডাজ্ঞা নহলহেঁতেন। তৃতীয়তে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক দিয়া শুধৰণিমূলক শাস্তিৰ বিচাৰ। ইব্ৰী 12:6 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছো, কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে আৰু তেওঁক গ্ৰাহ্য কৰা প্ৰতিজন পুত্ৰক কোবায়। ইয়াক তোমালোকে পাহৰিলা। চতুৰ্থতে বিশ্বাসীসকলৰ কৰ্মবোৰৰ পৰীক্ষা হ'ব, এয়াও এক ধৰণৰ বিচাৰ। এই বিষয়ে আমি পাছৰ অনুষ্ঠানত বহলাই আলোচনা কৰিম। পঞ্চমতে ইছৰাইল জাতিৰো বিচাৰ হ'ব। ষষ্ঠতে পৰজাতিবিলাকৰো বিচাৰ হ'ব। সপ্তমতে পতিত স্বৰ্গদূত অৰ্থাৎ ছয়তান আৰু সংগী দূতবিলাকৰ বিচাৰ হ'ব। অষ্টমতে আৰু সৰ্বশেষত সেই বগা সিংহাসনৰ পৰা প্ৰভু যীশুৱে কৰা বিচাৰ। সকলোবোৰ অবিশ্বাসী লোক এই বিচাৰৰ সন্মুখীন হ'ব। তেওঁলোক নাঙঠ অৱস্থাত থাকিব, কাৰণ তেওঁলোকে প্ৰভু যীশুৰ ধাৰ্মিকতাৰূপ বস্ত্ৰ পৰিধান কৰি নাথাকিব। তেওঁলোকক তেওঁলোকৰ কৰ্ম অনুসাৰে বিচাৰ কৰা হ'ব, কাৰণ তেওঁলোকে তেনেদৰেই পৰিত্ৰাণ অৰ্জন কৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়া আমি 3 আৰু 4 পদ পাঠ কৰি দিছো, আমি যে কেঁকাই আছো এই তম্বুত থাকি ভাৰগ্ৰস্ত হৈহে কেঁকাই আছো, কাৰণ আমি বিবস্ত্ৰ হ'বলৈ ইচ্ছা নকৰো, কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্ত্যক গিলি পেলোৱা হয় এই কাৰণে বস্ত্ৰেৰে ঢকা হ'বলৈহে ইচ্ছা কৰোঁ। প্ৰিয় শ্ৰোতা, আমি যদি দুখ কষ্ট আৰু দুৰ্বলতাত কেঁকাই আছো, সেইটো শাস্ত্ৰসন্মত কথা। আমাৰ নানা ধৰণৰ কষ্ট আছে, সেইকাৰণেই আমি এই শৰীৰত থকা অৱস্থাত কেঁকাই থাকোঁ। কিন্তু আমি ভৱিষ্যতে নাঙত হোৱাৰ ভয়ত কেঁকোৱা নাই, কাৰণ আমি জানো যে আমি খ্ৰীষ্টৰ ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধি থাকিম। তেওঁৱেই আমাৰ পৰিত্ৰাতা, তেওঁৱেই আমাৰ একমাত্ৰ আশা। 5 পদ, আৰু এইকাৰণেই যিজনাই আমাক প্ৰস্তুত কৰিলে তেওঁ ঈশ্বৰ, আৰু তেওঁৱেই আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে। প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰতা আৰু ধাৰ্মিকতা যেন লাভ কৰিব পাৰোঁ, সেইবাবেই ঈশ্বৰে আমাক সৃষ্টি কৰিলে। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, সেইটো হৈছে বইনা বা আগধন, তাৰমানে আৰু দিয়া হ'ব। পিতৃ ঈশ্বৰে আমাৰ এই দুৰ্বল অস্থায়ী মাংসিক শৰীৰতে পবিত্ৰ আত্মা দান কৰিলে বইনাস্বৰূপে। এই পবিত্ৰ আত্মা বইনা মাত্ৰ অৰ্থাৎ আগধন মাত্ৰ। খ্ৰীষ্টই তেওঁৰ পবিত্ৰ তেজেৰে আমাক অৰ্থাৎ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকক কিনি লৈছে আৰু পবিত্ৰ আত্মা তাৰেই আগধন মাত্ৰ। এদিন আমি এই পুৰণি ঘৰৰ পৰা ওলাই যাম আৰু প্ৰভু যীশুক আকাশত লগ ধৰিম। আমাৰ বাবে কি সুন্দৰ, কি অপূৰ্ব, অভাৱনীয় সুবিধা! এই সুবিধা সকলো মানৱলৈ বিনামূল্যে দিয়া হৈছে। আপুনি বাৰু সেই সুবিধা গ্ৰহণ কৰিছেনে? ছয় নম্বৰ পদ, এতেকে আমি সদায় সাহিয়াল হৈ আছো আৰু জানো যে এই শৰীৰত নিবাস কৰোঁ মানে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছো। আমি সদায় সাহিয়াল হৈ আছো, একোলৈকে ভয় নাই, একো দুশ্চিন্তা নাই, কাৰণ আমি প্ৰভু যীশুত বিশ্বাস কৰিছো আৰু তেওঁ নিজৰ প্ৰতিজ্ঞা কেতিয়াও ভংগ নকৰে, প্ৰতিজ্ঞা পালন কৰিবই। তেওঁৰ বাক্যৰ ভৰসাতেই আমি অতি নিশ্চিতভাৱে, অতি দৃঢ়ভাৱে ক'ব পাৰোঁ যে এদিন আমি তেওঁৰ লগত থাকিবলৈ পামেই। তেওঁ আমাক অনন্তকলীয়া ঘৰত থাকিবলৈ দিবই আৰু সেয়াই হৈছে আমাৰ প্ৰকৃত ঘৰ। কিন্তু যিমান দিনলৈকে আমি এই পাৰ্থিৱ ঘৰত আছো, সিমান দিনলৈকে আমি প্ৰভু খ্ৰীষ্টৰ পৰা দূৰত আছো, প্ৰবাস কৰি আছো, অৰ্থাৎ নিজৰ প্ৰকৃত ঘৰৰ পৰা আঁতৰত আছো। প্ৰবাস কৰা লোকে সদায় নিজৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰে, আমিও কৰোঁ। আমাৰ সেই নিজৰ ঘৰলৈ আমি এদিন যামেই। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এনেদৰে ক'ব পাৰেনে? এই পাৰ্থিৱ শৰীৰটো নষ্ট হৈ যোৱাৰ পাছত আপুনি এখন চিৰস্থায়ী ঘৰ লাভ কৰিব বুলি দৃঢ়ভাৱে ক'ব পাৰেনে? প্ৰভু যীশুকেই নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা প্ৰতিজন লোকেই সেই কথা ক'ব পাৰে। আপুনি যদি প্ৰভু যীশুক গ্ৰহণ কৰা নাই, আজিয়েই, এতিয়াই নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰো আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো প্ৰফুল্ল কলিতাৰ কণ্ঠৰ এই গীতটো। এই গীতটো অনুৰোধ কৰিছে চিৰাং জিলাৰ বিপিন
বসুমতাৰীয়ে।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
গীতটিৰ কথা আৰু সুৰে আপোনাক উৎসাহিত কৰিছেনে? যীশুৰ প্ৰেম আৰু ত্যাগৰ কথাবোৰে যাতে আপোনাক আশীৰ্বাদ কৰে, এয়ে আমাৰ প্ৰাৰ্থনা। এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে আমাৰ টেলিফোন নম্বৰ 9954046275 ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাব।
ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে কৰ্নেলিয়াছ বসুমতাৰীয়ে। এই গীতটো অনুৰোধ কৰিছে গোলাঘাট জিলাৰ সুৰজ গগৈয়ে।
ঈশ্বৰ জী হোৱা যদিহে মোৰ কিহৰ ভয় কিহৰ ভাৰ কিহৰ নো মই দুখীয়া সৰ্ব কৰি ঈশ্বৰ জী হোৱা।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
কুমলীয়া ৰাণী চৰা কাঞ্চ জলৰ কাষে মোক চলাই, কুমলীয়া ৰাণী চৰা কাঞ্চ জলৰ কাষে মোক চলাই, সুস্থ কৰে মোৰ প্ৰাণ পুনৰাই, ধৰ্ম পথেৰে মোক চলাই,
শ্রোতা। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com তো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কিহৰ নো মই।